যিচয়া ৬৬ অধ্যায়। ইজৰাইলৰ সুখ আৰু শত্ৰুবোৰৰ বিনাশ। যীহোৱাই এই কথা কৈছে, স্বৰ্গ মোৰ হিংসাখন আৰু পৃথিৱী মোৰ ভৰি পিয়া। তোমালোকে মোৰ অৰ্থে কেনেকুৱা গৃহ নিৰ্মাণ কৰিবা? মই বিশ্ৰাম ল'ব পৰা স্থান ক'ত? মোৰ হাতে সকলো নিৰ্মাণ কৰিলে, সেইবাবে এই সকলো হ'ল। ইয়াক যীহোৱাই কৈছে, দুখীয়া, ভগ্নচিতীয়া আৰু মোৰ বাক্যত কপাজনলৈহে মই অনুমতি দিম। যিজনে গৰু বধ কৰে তেওঁ মানুহ বধ কৰাৰ দৰে, আৰু যিজনে মেৰচাগ পোৱালি বলিদান কৰে তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে। যিজনে শস্য উৎসৰ্গ কৰে তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে, আৰু যিজনে স্মৃতি চিহ্ন ধূপ জ্বলায় তেওঁ দুষ্টতাক আশীৰ্বাদ কৰাৰ দৰে। তেওঁলোকে নিজৰ পথ বাছি ল'লে আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়। সেই একেদৰে মই তেওঁলোকৰ দণ্ড মনোনীত কৰিম, আৰু তেওঁলোকে যিহকে ভয় কৰে তাকেই তেওঁলোকলৈ ঘটাম। কাৰণ মই যেতিয়া মাতিলোঁ তেওঁলোক কোনেও উত্তৰ নিদিলে, আৰু মই যেতিয়া ক'লো তেওঁলোকে নুশুনিলে। মোৰ দৃষ্টিত যি বেয়া তাকেই তেওঁলোকে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই তাকেই তেওঁলোকে বাছি ল'লে। যীহোৱাৰ বাক্যত কম্পমান হোৱা যি তোমালোক, তোমালোক তেওঁৰ বাক্য শুনা। তোমালোকৰ যি ভাইসকল তোমালোকক ঘিণ কৰে আৰু মোৰ নামৰ অৰ্থে তোমালোকক বহিষ্কৃত কৰে, তেওঁলোকে কয়, যীহোৱা মহিমামণ্ডিত হওক, তেতিয়া আমি তোমালোকৰ আনন্দ দেখিবলৈ পাম। কিন্তু তেওঁলোক লজ্জিত হ'ব। নগৰৰ পৰা যুদ্ধৰ আলোড়নৰ শব্দ, মন্দিৰৰ পৰা শব্দ, আৰু তেওঁ শত্ৰুবোৰক প্ৰতিফল দিয়া যীহোৱাৰ ধ্বনি শুনা গৈছে। বেদনা হোৱাৰ আগতে তেওঁ প্ৰখৰ কৰিলে, গৰ্ভবেদনা নোহোৱাৰ পূৰ্বেই তেওঁ এটি পুত্ৰ জন্ম দিলে। এনে কথা কোনোৱে শুনিছেনে, বা এনে কৰ্ম কোনোৱে দেখিছেনে? একেদিনাই জানো কোনো দেশ উৎপন্ন হয়, বা কোনো জাতি জানো এক মুহূৰ্ততে স্থাপন হ'ব পাৰে? চিউনে গৰ্ভবেদনা পোৱা মাত্ৰকে নিজৰ সন্তানসকলক প্ৰসৱ কৰিলে। যীহোৱাই সুধিছে, মই প্ৰসৱৰ সময়লৈকে আনি জানো সন্তান প্ৰসৱ নকৰাম? তোমাৰ ঈশ্বৰে সুধিছে, প্ৰসৱ কৰাওঁতা যি মই জানো গৰ্ভ বন্ধ কৰিম। তেওঁক প্ৰেম কৰা সকলোৱে জেৰুচালেমৰ সৈতে আনন্দ কৰা আৰু তেওঁৰ বাবে সন্তুষ্ট হোৱা। তেওঁত সুখ কৰা সকলোৱে তেওঁৰ সৈতে আনন্দ কৰা, কাৰণ তোমালোক শুশ্ৰূষা কৰিবা আৰু সন্তুষ্ট হ'বা। তেওঁৰ ইষ্টনে তোমালোকক সান্ত্বনা দিব, কাৰণ তুমি সেইবোৰ পান কৰি তৃপ্ত হ'বা আৰু তেওঁৰ অজস্ৰ গৌৰৱৰ সৈতে আনন্দিত হ'বা। কিয়নো যীহোৱাই এই কথা কৈছে, চোৱা, মই নদীৰ দৰে তেওঁৰ ওপৰত উন্নতি বিস্তাৰ কৰিম। সীমা বাগৰি যোৱা সোঁতৰ দৰে জাতিবিলাকৰ ঐশ্বৰ্য বহাম। তোমালোকে তেওঁৰ ফালে চুপিবলৈ পাবা, তোমালোকক কোলাত লৈ নিয়া যাব আৰু আঁঠুৰ ওপৰত নচোৱা হ'ব। যিদৰে মাতৃয়ে নিজৰ সন্তানক সুখ দিয়ে, সেইদৰে মই তোমালোকক সুখ দিম, আৰু তোমালোকে জেৰুচালেমত সুখ পাবা। এই সকলো দেখি তোমালোকৰ হৃদয় আনন্দ কৰিব, আৰু তোমালোকৰ অস্থিবোৰ নতুন টিনৰ দৰে সতেজ হ'ব, আৰু যীহোৱাৰ হাত তেওঁ দাগবোৰৰ আগত পৰিচিত হ'ব, কিন্তু শত্ৰুবোৰৰ বিৰুদ্ধে তেওঁ ক্ৰুদ্ধ হ'ব। কিয়নো চোৱা, যীহোৱা জুইৰ সৈতে আহিছে, আৰু তেওঁ ৰদ ধুমুহাৰ দৰে আহিছে। তেওঁ ক্ৰুদ্ধৰ তাপ আনিছে আৰু অগ্নিশিখাৰ সৈতে তিৰস্কাৰ কৰিব, কাৰণ যীহোৱাই অগ্নিৰে আৰু নিজৰ তৰোৱালৰ দ্বাৰাই সকলো মৰ্ত্য লোকৰ বিচাৰ নিষ্পত্তি কৰিব, আৰু যীহোৱাৰ দ্বাৰাই হত হোৱা লোক অনেক হ'ব। যীহোৱাই এই কথা কৈছে, যিসকলে মূৰ্তি পূজাত গাহৰিৰ মাংস বা ঘৃণলগীয়া বস্তুৰ যেনে এন্দুৰ খাই আৰু উদ্যানলৈ যাবৰ অৰ্থে তেওঁলোকে নিজকে পবিত্ৰ আৰু শুচী কৰে, তেওঁলোক একেবাৰে বিনষ্ট হ'ব। কাৰণ মই তেওঁলোকৰ কাৰ্য আৰু কল্পনাবোৰ জানো, যি সময়ত সকলো জাতিক আৰু সকলো ভাষা কোৱা লোকসকলক মই গোট খুৱাম। এনে সময় আহিছে, তেওঁলোকে আহিব আৰু মোৰ প্ৰতাপ দেখিবলৈ পাব। মই তেওঁলোকৰ মাজত এক মহৎ চিন স্থাপন কৰিম, তাৰ পাছত মই তেওঁলোকৰ মাজৰ পৰা ৰক্ষা পোৱাসকলক জাতিবিলাকলৈ পঠাম। মোৰ কীৰ্তি নুশুনা বা মোৰ প্ৰতাপ নেদেখা তচ্চিছ, পুল আৰু ধনুধৰ, লুট, টুবল, জাবন এই জাতিবিলাকলৈ আৰু দূৰত থকা দ্বীপ নিবাসীসকলৰ ওচৰলৈ পঠাম। তেওঁলোকে জাতিবিলাকৰ মাজত মোৰ প্ৰতাপ প্ৰচাৰ কৰিব। তেওঁলোকে সকলো জাতিৰ মাজৰ পৰা তোমালোকৰ সকলো ভাইক ঘূৰাই আনিব। তেওঁলোক ঘোঁৰাত, ৰথত, মালগাড়ীত, খচৰত আৰু উটত তুলি মোৰ পবিত্ৰ পৰ্বতত জিৰচালেমলৈ জিহুৱাৰ উদ্দেশ্যে উপহাৰ স্বৰূপে আনিব। ইয়াকে জিহুৱাই কৈছে। ইজৰাইলী লোকসকলৰ বাবে জিহুৱাৰ গৃহত পৰিষ্কাৰ পাত্ৰত শস্য উৎসৰ্গ কৰিবলৈ আনিব। জিহুৱাই কৈছে, এনে কি মই তেওঁলোকৰ মাজৰ পৰা কিছুমান লোকক পুৰোহিত আৰু লেবিয়া হ'বলৈ মনোনীত কৰিম, কাৰণ মই যি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীৰ সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সন্মুখত সদায় থাকিব, জিহুৱাই কৈছে, তেনেকৈ তোমালোকৰ বংশ আৰু তোমালোকৰ নামো সদায় থাকিব। জিহুৱাই কৈছে, প্ৰত্যেক মাহত আৰু প্ৰত্যেক বিশ্বাম্বাৰত সকলো লোক মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব। তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰাসকলৰ মৃতদেহ দেখিব, কাৰণ তেওঁলোকক পোকে খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিৰে গাহ কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৈত্ৰৰ আগত ঘৃণনীয় হ'ব।